কিউএর আর কি এদিক থেকে এসে শ্রীমদ ভগবদ গীতা কা তৃতীয় অধ্যায় কা হাম পাঠ কর রহে হ্যাঁ। তৃতীয় অধ্যায় হ্যাঁ কর্মযোগ। অর্জুন উবাচ জায়সি চেত কর্মনস্তে মতা বুদ্ধির জনার্দন তৎকিং কর্মাণি ঘোরে মাঞ্জয়সি কেশব। ব্যয়মিশ্রেণে বাক্যেন বুদ্ধি মোহয়সি বমে তদেকং বদ নিশ্চিত্য যেন শ্রেয়হম আপ্নুয়াম। লোকেস্মিন দ্বিবিধা নিষ্ঠা পুরা প্রোক্তা ময়া নঘ জ্ঞান যোগেন সংখ্যানা কর্ম যোগেন যোগিনা। না কর্মানাম অনারম্ভান নৈষ্কর্মম পুরুষ শ্রুতে সন্না সদা দেব সিদ্ধি সমধি গচ্ছতি। নহি কশ্চিত ক্ষণমপি জাতু তিষ্ঠত তকর্ম কৃত কার্যতে হি অবশ কর্ম সর্ব প্রকৃতি জৈর্গুণৈ। কর্মেন্দ্রিয়াণি সংযম্য ইয়া আস্তে মনসা স্মরণ ইন্দ্রিয়ার্থান বিমূরাত্মা মিথ্যাচার স উচ্যতে। যস্তিন্দ্রিয়াণি মনসা নিয়মারাভতেরর্জুন কর্মেন্দ্রিয়ৈ কর্মযোগম অশক্ত স বিশিষ্যতে। নিয়তং কুরু কর্মত্বং কর্মজায় হি অকর্মণঃ শরীরযাত্রাপি চাতে না প্রসিদ্ধেত কর্মণঃ। যজ্ঞার্থাৎ কর্মণোন্নত্র লোকোয়ং কর্মবন্ধনঃ তদর্থং কর্ম কৌন্তেয মুক্তসঙ্গ সমাচর। সহযজ্ঞা প্রজা সৃষ্টা পুরোবাচো প্রজাপতি অনেন প্রসবিষদ্ধম এষবস্তিষ্ঠ কামধু। দেবান ভবয়তানেন তে দেবা ভাবয়ন্তু বা পরস্পরং ভাবয়ন্ত শ্রেয় পরম বাপ্সত। ইষ্ঠান ভোগান হি বো দেবা দাস্যন্তে শিষ্টা শিনোষন্ত মুচ্যন্তে সর্বকিল বিষয় ভুঞ্জতে তে তথম পাপা যে পচন্তি আত্মকারণা। অন্নাদ ভবন্তি ভূতানি পর্জন্নাদ অন্ন সম্ভব যজ্ঞাদ ভবতি পর্জন্য যজ্ঞ কর্ম সমুদ্ভব। ব্রহ্মদ্ভবং বিদ্ধি ব্রহ্মাক্ষর সমুদ্ভবং তস্মাৎ সর্বগতং ব্রহ্ম নিত্যং যজ্ঞে প্রতিষ্ঠিতং। এবং প্রবর্তিতং চক্রং নানুবর্তয়তিহায় আঘায়ুরন্ধ্রিয়ে রাম মোঘং পার্থ সজীবতি। যস্তাত্মরতিরেবশা আত্মতৃপ্তশ্চ মানব আত্মন্নেব চ সন্তুষ্ট তস্য কার্যং ন বিদ্যতে নৈব তস্য কৃতেনার্থ না কৃতেনেহ কশ্চন না চাস্য সর্বভূতেষু কশ্চিদর্থ প্রপাশয়। তস্মাদ दशक्त सततम कार्यं कर्म समाचरं अशक्त हि चरण कर्म परमाप्नोति पुरुषः कर्म नैव हि संसिद्धिम् आस्थिता जनकादय लोकसंग्रहमेवापि संपश्यन् तत्तुमर्हसि जज्जदाचरति सृष्टः स्तद्देवे करो जनः स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानावाप्तम् अवाप्तव्यं वर्त एव च कर्मणि यदि ह्याह्यं वर्तते जातु कर्मन्नतिन्वृतः ममावर्तानुवर्तन्ते मनुष्या पार्थ सर्वतः उत्सिदेरुरिमे लोका न कुर्यान् कर्म छेदः शङ्करस्य च कर्तस्यां कहन्नानि मम प्रजा शक्ता कर्मन्न विद्धांसो यथा कुर्वन्ति भारत पुर्जाद्वित्तं तथा शक्त चिकीर्षु लोकसंग्रहं न बुद्धिभेदं जनये अज्ञानं कर्मसंविना जोषये सर्वकर्माणि विद्धान् युक्त समाचरं प्रकृते क्रियमाणानि गुणै कर्माणि सर्वशः अहंकार कर्ताहमिति मन्यते तत्तवित्तु महाबाहो गुणकर्म विभागयो गुणागुणेषु वर्तन्त इति मत्या न सज्जते प्रकृतेर्गुणसम्मूढा सज्जन्ते अनुतिष्ठन्ति मानवा श्रद्धावन्तो नुसूयन्त मुच्यन्ते तेऽपि कर्मभिः जेते तदभ्यसूयन्त नानुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढान् विद्धि नष्टान् अचेतसा सदृशं चेष्टते स्वस्या प्रकृतेर्ज्ञानवानपि प्रकृति जान्ति भूतानि निग्रहं हि करिष्यति इन्द्रियस्यान्वयस्यार्थे रागद्वेषो व्यवस्थितो तयोर्न वशमागच्छेत् तौ हि अस्य परिपन्थिनो श्रेयान् सधर्मविगुणः परधर्मासनुष्ठिता सधर्मे हि धनं श्रेय परधर्मो भयावह अर्जुन युवाच अथो केन प्रयुक्तोऽयं पापं चरति पुरुषः अनिच्छन्नपि वाष्णेयं बलादिव नियतः श्रीभगवानुवाच कामेश क्रोधेश रजोगुण समुद्भवः महाशनो महापाप्मा विद्धेनमिह वैरिणम् धूमेन प्रियते वह्नि यथा दर्शो मलेन च जठलेन पृतो गर्भ तथा तेनेदम् आवृतम् आवृतं ज्ञानमेतेन ज्ञानिन नित्यवैरिणा कामरूपेण कौन्तेया दुष्कुरेण नलेन च इन्द्रियाणि मनोबुद्धि पश्चाधिष्ठानमुच्यते
अनुवाद अच्छे अनुवाद।